এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যৰ চাহ জনগোষ্ঠীৰ 37টা সম্প্ৰদায়ক অন্যান্য পিছপৰা শ্ৰেণীৰ মৰ্যাদা প্ৰদানৰ বাবে অসম মন্ত্ৰীসভাৰ সিদ্ধান্ত, জুবিন ক্ষেত্ৰৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগক 10 বিঘা ভূমিৰ আবণ্টন, তীব্ৰ ইন্ধন সংকটৰ সন্মুখীন হোৱা বাংলাদেশলৈ নুমলীগড় শোধনাগাৰৰ পৰা 5,000 টন ডিজেল প্ৰেৰণ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি কাৰ্বি আংলং আৰু যোৰহাটত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচী, আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম পৰ্যায়ৰ অধীনত আজি খানাপাৰাত 12,900 গৰাকী যুৱক যুৱতীক দ্বিতীয় কিস্তিৰ ধন প্ৰদান। ৰাজ্যৰ চাহ জনগোষ্ঠীৰ 37টা সম্প্ৰদায়ক অন্যান্য পিছপৰা শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে অসম মন্ত্ৰীসভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। মন্ত্ৰীসভাই জুবিন ক্ষেত্ৰৰ 10 বিঘা ভূমি শিল্পীগৰাকীৰ সমাধি ক্ষেত্ৰ নিৰ্মাণৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগক আবণ্টন দিছে। মিচিং উৎসৱ আলি আই ৰিগাঙৰ দিনটো ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰাটো মন্ত্ৰীসভাই অনুমোদন জনাইছে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এখন সংবাদমেলত প্ৰকাশ কৰা মতে মিছন বসুন্ধৰাৰ অধীনত বসুন্ধৰা পৰ্টেল, সেৱা সেতু পৰ্টেল আৰু মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ৰ পৰ্যালোচনাৰ আবেদনসমূহ অন্তৰ্ভুক্ত কৰি ৰাজ্যৰ 6খন জিলাৰ 1,040টা খিলঞ্জীয়া ভূমিহীন পৰিয়ালক বাসস্থানৰ উদ্দেশ্যে চৰকাৰী খাচ আৰু চিলিং ছাৰপ্লাছ ভূমি নিষ্পত্তিত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত অনুমোদন জনোৱা হয়।
আজি কেবিনেটে মিচিং সমাজৰ উৎসৱ আলি আই লিগাঙক ৰাজ্যিক বন্ধৰ বাবে স্বীকৃতি দিছে। এতিয়াৰ পৰা আলি আই লিগাং ৰাজ্যিক বন্ধ হিচাপে স্বীকৃতি পাব। গুৱাহাটীত পাহাৰত মাটি আৱৰ্তনৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম আৰু তাত আগত যিবিলাক কনষ্ট্ৰেইন আছিল, শ্লোপ আদি বিভিন্ন কাৰণত মাটিৰ পট্টা দিয়া হোৱা নহৈছিলে, আজি আমি কেবিনেটত সকলো ৰিলেক্স কৰি গুৱাহাটীৰ পাহাৰত দিশপুৰত 452 ঘৰ, গুৱাহাটী ৰেভিনিউ চাৰ্কলত 338 ঘৰ আৰু আজাৰাত 26 ঘৰ পৰিয়াললৈ, টোটেল 816 পৰিয়াললৈ আমি মাটিৰ পট্টা দিছো। 3টা প্ৰজন্মৰ যিসকল অসমীয়া তেওঁলোকক আমি একাদিক্ৰমে এতিয়াৰ পৰা মাটিৰ পট্টা দি যাম। যি বাধা আছিলে পলিচি সংক্ৰান্তত, এই বাধা আঁতৰি গ'ল। আজি এটা কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়, আজি আমি টি গাৰ্ডেনত বসবাস কৰি থকা 37 কমিউনিটি যোনে ইমান দিন OBC বা MOBCৰ মৰ্যাদা পোৱা নাছিল, তেওঁলোকক আজি আমি OBCৰ মৰ্যাদা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ।
ৰাজ্যৰ 7খন বিশ্ববিদ্যালয় ক্ৰমে কোকৰাঝাৰ বিশ্ববিদ্যালয়, নগাঁও বিশ্ববিদ্যালয়, গুৰুচৰণ বিশ্ববিদ্যালয়, উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, শিৱসাগৰ বিশ্ববিদ্যালয় আৰু বঙাইগাঁও বিশ্ববিদ্যালয়ৰ সংবিধি, অধ্যাদেশ আৰু নিয়ন্ত্ৰণ বিধিত মন্ত্ৰীসভাই অনুমোদন জনাইছে। গুৱাহাটীৰ বিভিন্ন পাহাৰত বাস কৰা 3 প্ৰজন্মৰ তথ্য দাখিল কৰা 816 জন আবেদনকাৰীক ভূমিপট্টা প্ৰদানতো মন্ত্ৰীসভাই অনুমোদন দিয়ে। গোৱালপাৰাত 112 বিঘা ভূমি সামৰি এখন ঔদ্যোগিক পাম্প স্থাপন কৰাৰ বাবেও কেবিনেটে সিদ্ধান্ত লৈছে। বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নাম বৰপেটা মেডিকেল কলেজ হিচাপে নামকৰণ কৰাৰ বাবেও মন্ত্ৰীসভাই সিদ্ধান্ত লৈছে। বিশ্বনাথ জিলাৰ বিহালীত নতুনকৈ নিৰ্মাণ কৰা অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ নাম ছবিলাল উপাধ্যায় অভিযান্ত্ৰিক মহাবিদ্যালয় বিহালী বিশ্বনাথ হিচাপে নামকৰণ কৰাত মন্ত্ৰীসভাই অনুমোদন জনাইছে। অসম মন্ত্ৰীসভাই আছাম গেছ কোম্পানী লিমিটেডৰ 2টা বিনিয়োগমূলক প্ৰকল্পতো অনুমোদন জনোৱাৰ লগতে অনুসূচিত জাতি উন্নয়ন পৰিষদ সম্পৰ্কীয় প্ৰস্তাৱতো অনুমোদন জনাইছে। তদুপৰি দক্ষিণ গুৱাহাটী পানী যোগান প্ৰকল্পৰ বাবে 1,367 কোটি টকাত মন্ত্ৰীসভাই অনুমোদন জনায়। ইয়াৰ ফলত গুৱাহাটীৰ অৱশিষ্ট অঞ্চলৰ লোকে খোৱাপানীৰ সুবিধা লাভ কৰিব। মন্ত্ৰীসভাৰ সিদ্ধান্ত অনুসৰি PM স্বনিধি আঁচনিৰ অধীনত গাঁও পঞ্চায়ত অঞ্চলত থকা পদপথৰ ব্যৱসায়ীসকলেও ঋণ লোৱাৰ সুবিধা লাভ কৰিব। তীব্ৰ ইন্ধন সংকটৰ সন্মুখীন হোৱা বাংলাদেশলৈ নুমলীগড় শোধনাগাৰৰ পৰা কালি 5,000 টন ডিজেল প্ৰেৰণ কৰা হয়। বাংলাদেশৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ অনুৰোধত এই ইন্ধন যোগান ধৰা হৈছে। উল্লেখযোগ্য, ইৰাণৰ লগত আমেৰিকা ইজৰাইলৰ যুদ্ধক কেন্দ্ৰ কৰি ভাৰতত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনিৰ দৰে চুবুৰীয়া দেশ বাংলাদেশত পেট্ৰল ডিজেলৰ ভয়ংকৰ নাটনিয়ে দেখা দিছে। দেশখনত ইন্ধনৰ জোৰা মৰাৰ বাবে দিনটোত চৰকাৰে দুচকীয়া বাহনক মাত্ৰ 2 লিটাৰ আৰু ব্যক্তিগত বাহনক 10 লিটাৰ তেল বিক্ৰী কৰাৰ বাবে পেট্ৰল পাম্পসমূহক নিয়ম বান্ধি দিছে। ইন্ধনৰ এনে নাটনিৰ বাবে দেশখনৰ চৰকাৰে এতিয়া ভাৰতৰ সহায় বিচাৰিছে। বাংলাদেশক কিছু সকাহ দিয়াৰ বাবে কালি নুমলীগড় শোধনাগাৰৰ পৰা এই ডিজেল প্ৰেৰণ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম পৰ্যায়ৰ অধীনত আজি গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত দ্বিতীয় কিস্তিৰ ধনৰাশি বিতৰণ কৰা হ'ব। দিনৰ 10 বজাত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ধনৰাশি বিতৰণ কৰিব। ইয়াৰ জৰিয়তে 12,900 গৰাকী যুৱক যুৱতী উপকৃত হ'ব। উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ সৌজন্যত আয়োজিত এই অনুষ্ঠানত বিভাগীয় মন্ত্ৰী বিমল বৰাইও অংশ ল'ব। মুখ্যমন্ত্রী ইয়ার পাছতে কার্বি আংলঙলৈ যাব। কার্বি আংলঙত মুখ্যমন্ত্রী ডক্টৰ শর্মাই আন্তঃগাঁথনি উন্নয়নৰ দিশত নতুন দিশৰ সূচনা কৰি 2109 কোটি টকা ব্যয় সাপেক্ষ শতাধিক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ 816 কোটি টকা ব্যয় সাপেক্ষ 54টা প্রকল্প উদ্বোধন কৰিব। মুখ্যমন্ত্রীয়ে 1293 কোটি টকা ব্যয়েৰে নির্মাণ হবলগীয়া 53টা প্রকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ দিনৰ 1 বজাত তাৰালাংছৰ ৰংচিনা সার্প আহংজাইত আয়োজিত অনুষ্ঠানত এই প্রকল্পসমূহ মুকলি কৰিব। মুখ্যমন্ত্রী ডিফু কর্কট চিকিৎসা কেন্দ্র, 4 লেনযুক্ত খরসিং টেরাং ইংজাৰ কাপ উড়ন সেতু আৰু 4টা পথ উন্নীতকরণ প্রকল্পও মুকলি কৰিব। তদুপৰি পশ্চিম কার্বি আংলঙত সরকারী আদর্শ স্নাতক মহাবিদ্যালয়, ডিফুর টাউন লেক আৰু জলক্রীড়া ক্ষেত্র মুখ্যমন্ত্রীয়ে মুকলি কৰিব। মুখ্যমন্ত্রী ডক্টৰ শর্মাই 365 কোটি টকা ব্যয়ৰে জিলাখনৰ লংৱকুট নির্মাণ হবলগীয়া সৈনিক স্কুল, 42 মেগাওয়াট শক্তি সম্পন্ন সৌৰ শক্তি প্রকল্প, কেইবাটাও পথ উন্নীতকরণ প্রকল্প, হোটেল আৰু পর্যটন ব্যৱস্থাপনা প্রতিষ্ঠান আৰু কেইবাখনো দলঙৰ আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং, অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিন, মন্ত্রী নন্দিতা কাৰ্লোছা প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।
আপোনার সতর্কতায় বচাব পাৰে আপোনাৰ জীবন, জীবিকা, সম্পদ আৰু আপোনজনক। ধুমুহার সময়ত সতর্ক হওক। ঘরের চালি বা টিনপাতর ঢিলা হৈ থকা গজাল, ফুটা, মামরে ধরা অংশ আদি পরীক্ষা কৰি মেৰামতি কৰাই লওক। ঘরের দুয়ার খিড়িকির খিলি, ফাঁক বা কাঁচ আদি পরীক্ষা কৰি মেৰামতি কৰাই লওক। ঘরের ওচৰে পাজৰে থকা গছ গছনির শুকান, মরি যাওয়া ডাল, ঠাল ঠেঙুলি আদি কটাই পেলাওক। ধুমুহার সময়ত আপুনি যদি চলন্ত গাড়ীত আছে, তেনেহলে বৈদ্যুতিক তার গছ আদিৰ পৰা আঁতৰত নিরাপদ ঠাইত গাড়ীখন ৰখাওক। নদীত মাছ মাৰিবলৈ অথবা নাও বা ফেৰীত উঠিবলৈ নাযাব আৰু ততালিকে পাৰলৈ উভতিব। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077-ত। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতার্থে প্ৰচাৰিত।
মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শর্মাই আজি যোৰহাটত কেইবাটাও উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে বৰুৱা চাৰিআলিত বিয়লি 5 বজাত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্রী ডক্টৰ শর্মাই 178 কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰি উলিওৱা মণিৰাম দেৱান পিয়লি বৰুৱা উড়ন সেতু উদ্বোধন কৰিব। এই অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্ত নেওক, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী আৰু ৰূপজ্যোতি কুৰ্মীয়েও অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে 159 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা স্বৰাজ উদ্যান, 250 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক কেন্দ্ৰ, 19 কোটি টকা প্ৰকল্প ব্যয়ৰ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় পুথিভঁৰাল ভৱন, ইণ্ডোৰ ষ্টেডিয়াম, 200খন বিচনাযুক্ত ছাত্ৰাবাস আৰু 1 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মইনাপুৰীয়া নামঘৰ অতিথিশালা উদ্বোধন কৰিব। ডক্টৰ শর্মাই 19 কোটি টকা ব্যয়েৰে নির্মাণ হবলগীয়া বৰভেটি প্রাঙ্গণৰ সংহত উন্নয়ন প্রকল্পৰ আধাৰশিলাও স্থাপন কৰিব। মুখ্যমন্ত্ৰীগৰাকীৰ আজিৰ এই কাৰ্যসূচী সন্দৰ্ভত জিলাখনৰ আয়ুক্ত জয় শিৱানীয়ে কালি এইদৰে কয়।
অনারেবল চিফ মিনিষ্টার স্যারে আমার যোরহাটত কেটামান প্রজেক্ট আছে, তার ইনগ্রেশন করব। সর্বপ্রথম তেখেতে আহি আমার ফ্রিডম মুভমেন্ট পার্ক, যেটা স্বরাজ উদ্যান সেন্ট্রাল জেলার কাকত হয়ে আছে, সেইটোর শুভ উদ্বোধন করা হব। তারপর তারপর আহি আমার ইয়াতে 80 রোড ফ্লাইওভার, যেটা হয়েছে 1.2 কিলোমিটার ফ্লাইওভার বরুয়া চারিআলির পর আরম্ভ করে বুকদৈ দলঙ্গলৈকে, সেই ফ্লাইওভার ইনগ্রেশন তেখেতে তারপর সেকেন্ড নম্বরত করব। তেখেতে ফ্লাইওভার ইনগ্রেশন করার পাছত ইয়াতে একটা পাবলিক মিটিং আমি বরুয়া চারিআলিত প্ল্যান করছো, তেখেতে ইয়াত আহি পাবলিকক এড্রেস করব। আর তারপর তেখেতে ইয়ার পর আহে কিছুমান প্রজেক্ট আছে, তার ভার্চুয়াল ইনগ্রেশন আর ফাউন্ডেশন স্টোন লে করা হবো। এতে ভার্চুয়াল ইনগ্রেশনের ক্ষেত্রে প্রথম আমার যোরহাট ইঞ্জিনিয়ারিং কলেজের ক্যাম্পাসের ভিতর 3টা বিল্ডিং বনুয়া হয়েছে, এটা হল ইনডোর স্টেডিয়াম, এটা হল হস্টেল বিল্ডিং আর এটা লাইব্রেরি। সেই 3টা বিল্ডিংয়ের শুভ উদ্বোধন এয়ার মঞ্চের পর ভার্চুয়ালি করব। আর তারপর আমার বরবেটি একটা প্রকল্প ট্যুরিজম ডিপার্টমেন্টে ক্যাবিনেট অ্যাপ্রুভাল পাইছে আর ট্যুরিজম ডিপার্টমেন্টে ইমপ্লিমেন্ট করব, তার ফাউন্ডেশন স্টোনও ইয়ার পর ভার্চুয়ালি লে করা হবো। ইয়াতে ইনগ্রেশন করার পিছত আমার অনারেবল চিফ মিনিষ্টার স্যার মইনাপুরিয়া নামঘর, তাতে একটা আনটাইড ফান্ড আমার একটা অতিথিশালা বনুয়া হয়েছিল, সেই অতিথিশালা কামও সম্পূর্ণ হয়েছে, তার ইনগ্রেশন সিএম স্যার নিজে মৈনাপুরিয়া নামঘরত উপস্থিত থাকি তেখেতে তাতে শুভ উদ্বোধন করব। হিমানখিনি কার্যসূচী, আর তারপর তেখেতে আমার যোরহাটের পর ওলাই যাব।
অহা 13 মার্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে 37,500 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প মুকলি কৰিব আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে প্ৰথমে কোকৰাঝাৰত এখন জনসভাত অংশ লৈ 4,574 কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। কোকৰাঝাৰৰ পৰা প্ৰধানমন্ত্ৰী গুৱাহাটীলৈ আহিব আৰু গুৱাহাটীত তেওঁ 8,841 কোটি টকাৰ এলানি প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে 780 কোটি টকা ব্যয় সাপেক্ষ নুমলীগড় শিলিগুৰিৰ প্ৰডাক্ট পাইপলাইনৰ ক্ষমতা বৃদ্ধি প্ৰকল্পৰ উদ্বোধন কৰিব। তেওঁ লগতে 3,633 কোটি টকা ব্যয় সাপেক্ষ তিনিচুকীয়া ফৰকাটিং দ্বৈত ৰেললাইন আৰু 1,180 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা চাপৰমুখ ডিব্ৰুগড় ৰেলপথ বৈদ্যুতিকীকৰণ প্ৰকল্পও মুকলি কৰিব। তেওঁ ৰাজ্যৰ 20,000 চাহ শ্ৰমিকক ভূমিপট্টা বিতৰণৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে পশ্চিম কাৰ্বিয়াং লগত 2,320 কোটি টকা ব্যয় সাপেক্ষ কপিলি জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদন প্ৰক্ৰিয়াৰো শুভাৰম্ভ কৰিব। 14 মাৰ্চত শিলচৰত শ্ৰীমোদীয়ে 24,505 কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। 15 মাৰ্চত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহিব। সেইদিনা তেওঁ দিনৰ 10 বজাত প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় মুকলি কৰিব। দিনৰ 11 বজাত তেওঁ বিজেপিয়ে আয়োজন কৰা যুৱ সন্মিলনত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰিছে। লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তত পথালী পাহাৰৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি বিয়লি সংঘটিত এটা পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ 4জন সদস্যৰ মৃত্যু হয়। জানিব পৰা মতে ৰাষ্ট্ৰীয় ঘাইপথেদি এখন বাহনেৰে পৰিয়ালটো নাৰায়ণপুৰৰ পৰা হাৰমতিলৈ আহি থকা অৱস্থাত গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথালী পাহাৰ টোলগেটৰ ডিভাইডাৰত খুন্দা মৰাত পৰিয়ালটোৰ 2জন লোক তিতাতে নিহত হয়। আন এজন লোক আৰু এটি শিশুৰ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয়। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
পশ্চিম এছিয়াৰ সংঘাতক কেন্দ্ৰ কৰি দেশত ৰন্ধন গেছৰ নাটনি হোৱাৰ বাতৰিটো অসমীয়া প্ৰতিদিন, দৈনিক জনমভূমি আৰু দৈনিক অগ্ৰদূত কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নুনমাটিৰ পৰা গুৱাহাটী কাপ ক্লাব সংযোগী উত্তৰ পূবৰ দীৰ্ঘতম মহাৰাজ পৃথু উৰণ হেতুখন কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰাৰ বাতৰিটো দি আছাম ট্ৰিবিউন আৰু দৈনিক অসম কাকতে ফটোসহ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ চাহ জনগোষ্ঠীৰ 37টা সম্প্ৰদায়ক অন্যান্য পিছপৰা শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে ৰাজ্যৰ মন্ত্ৰীসভাই সিদ্ধান্ত গ্ৰহণ কৰাৰ বাতৰিটো দ্য চেণ্টিনেল কাকতে মুখ্য বাতৰিত স্থান দিছে। বিজ্ঞান শিক্ষাৰ প্ৰসাৰৰ দিশত এটা সবল খোজ হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সোণাপুৰৰ টেপেচিয়াত নিৰ্মিত বিজ্ঞান নগৰীৰ মহানগৰ চৌহদ আনুষ্ঠানিকভাৱে মুকলি কৰাৰ বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে অহা 15 মাৰ্চৰ ভিতৰত বিজেপিৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা বাতৰিটোক অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। গুৱাহাটীৰ খানাপাৰাত জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰৰ বিশেষ অনুষ্ঠানত ৰাজ্যৰ 40 লাখ হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ অধীনত 9,000 টকাকৈ প্ৰদান কৰাৰ বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে আলোকচিত্ৰসহ মুখ্য বাতৰিত স্থান দিছে। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ সঞ্জীৱনী। কেন্দ্ৰীয় মন্ত্ৰীসভাই জলজীৱন মিছনৰ কাৰ্যকালৰ সীমা 2028 চনৰ ডিচেম্বৰ পৰ্যন্ত বৃদ্ধিত অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি অনুষ্ঠিত কেবিনেটৰ বৈঠকত লগতে জলজীৱন মিছনক সেৱা প্ৰদানকাৰী অভিযানলৈ ৰূপান্তৰ কৰাৰ লক্ষ্যৰে গাঁথনিগত পৰিৱৰ্তন আনিবলৈ সিদ্ধান্ত লয়। ইয়াৰ অংশ হিচাপে সুজলম ভাৰত সূচীৰ অধীনত ৰাষ্ট্ৰীয় ডিজিটেল মঞ্চৰ শুভাৰম্ভ কৰি নিৰীক্ষণ কৰা হ'ব। কেবিনেটে লগতে জলজীৱন মিছনত অতিৰিক্ত 8,69,000 কোটি টকা ব্যয়টো অনুমোদন জনাইছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 19 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰ্জাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত মণিপুৰৰ কিছু কিছু অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে অৰুণাচল, নাগালেণ্ড, মণিপুৰৰ মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। ৰাজ্যৰ চাহ জনগোষ্ঠীৰ 37টা সম্প্ৰদায়ক অন্যান্য পিছপৰা শ্ৰেণীৰ মৰ্যাদা প্ৰদানৰ বাবে অসম মন্ত্ৰীসভাৰ সিদ্ধান্ত, জুবিন ক্ষেত্ৰৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগক 10 বিঘা ভূমিৰ আবণ্টন, তীব্ৰ ইন্ধন সংকটৰ সন্মুখীন হোৱা বাংলাদেশলৈ নুমলীগড় শোধনাগাৰৰ পৰা 5,000 টন ডিজেল প্ৰেৰণ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি কাৰ্বি আংলং আৰু যোৰহাটত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচী, আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম পৰ্যায়ৰ অধীনত আজি খানাপাৰাত 12,900 গৰাকী যুৱক যুৱতীক দ্বিতীয় কিস্তিৰ ধন প্ৰদান। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।